Ea Akahmani. Batori Purisu Nirupama Bortakure. Etiar Pradhan Batori Homohot Ase. Pradhan Monti Narendra Modi Aji Biharot 5900 Kotiru Odhik Taka Byoy Sapekho Bhaleman Prokalpor Udbodhon Aru Adharshila Sthapon Koribo. Sarkare Janajatiya Sampraday Somuhor Unnayoner Babe Pray 2,50,000 Koti Taka Byoy Korise Boli Kendriya Janajati Porikrama Montri Joel Orame Prokash Korise. Sikkimot Aji Arambho Hobologiya Koilakh Manhorobor Jatrar Sokolo Prostuti Sampurna Hoi Uthise. Israel aru Iranor majot bigoto 7 din dhori choli thoka juddhokhon odhik tibrotar hoi uthise aru Bharot aru Englandor major Tendulkar Anderson Trophy 5 khonia test cricket shringkhalar prothom khon khel aji Leedsor Headingley cricket groundot onusthito hobo. Pradhanmantri Narendra Modi aji Biharoloi jabo ei bhraman kalot Sivan Zilar Ponsk Rukhi Unnayan Khandor Odhinor Josolit Ekhon Janasabhat Teo Bhashan Dibo. Shri Modiye Josolir Porai Video Conferencing Byabosthare Nagor Unnayan Putijol Uposar Pradhanmantri Abas Yojana Aru Railway Hoite Jorito 5900 Kotiru Odhik Taka Byoy Sapekho Bhaleman Prokalpor Udbodhon Aru Adharshila Sthapon Koribo. Rastrapati Srimati Draupadi Murmu Tinidiniya Bhraman Husire Kali Dehradunot Uposthit Hoise. Joligrant Biman Bondorot Kali Rajyapal Lieutenant General Gurmit Singh Mukhyamantri Puskar Singh Dhami Aru Onnanno Protinidhi Hokole Rastrapati Gorakik Adoroni Janay. Srimati Murmue Aji Rastrapati Niketanot Kebata Unnayonmulok Prokalpor Udbodhon Aru Adharshila Sthapon Koribo. Ullekhjoggo Je Rastrapati Niketan Aru Rastrapati Tapobon Oha 24 Junor Pra Sadharon Janatar Darshonor Babe Mukoli Rakha Hobo. Rastrapati Srimati Murmur Ei Bhramonor Poriprekkhitot Dehradunot Nirapotta Byabostha Kotkotiya Kori Tola Hoise. Kendriya Grihamantri Amit Shah Kali Hondia Bengalur Uposit Hose Kali Srishahe, BJP Jestoneta, Aru Kornatokar Prakton Mukhyamantri B.S. Yediyurappak, Haikhat Kore Grihamantri Gorake, Aji Adi Sunsangiri Bishwabidyalayor Bengaluru Sohotu, Udbodhon Koribo Hamajik Madhyamor Eta Barta Srishahe Koy, Je Teo Bishwabidyalayokhonor Bengaluru Sohot Udbodhon Karjosuchit Uposit Thakibo Iyar Pasot Srishahe Oha 22 Junot Dudiniya Karjosuchire Chhattisgarhloi Jabo অভ্যন্তরীণ সুরক্ষা আৰু অঞ্চলটোৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে শ্ৰীশাহ ৰাজ্যখনলৈ যাব তেওঁৰ এই ভ্ৰমণে বাওপন্থী সন্ত্ৰাসবাদ ৰোধ কৰাৰ লগতে ৰাজ্যখনৰ স্পৰ্শকাতৰ আৰু পিছপৰা জিলাসমূহৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে Sarkare Janajatiya Sampradayasomuhor Unnayoner Babe Pray 2,50,000 Koti Taka Byoy Korise Boli Kendriya Janajati Porikrama Montri Joel Orame Prokash Korise Akashbanir Batori Sewa Bibhagor Podcaston Montri Goraki Koy Je Ei Dhonrashi Bibhinna Montralaye Janajatiya Sampradayasomuhor Unnayoner Babe Byoy Korise Sikkimot Aji Arambho Hobologiya Koilakh Manhorobor Jatra Husarurupe Porichalona Korar Babe Sokolo Prostuti Sampurna Kora Hoise Pua Nathula Pasot Rajyapal Om Prakash Mathure Ei Jatrar Shubharambho Koribo বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুগৰাকী বিষয়াৰ সৈতে 36 গৰাকী তীৰ্থযাত্ৰীৰ গঠিত প্ৰথমটো দলে আজি যাত্ৰা আৰম্ভ কৰিব আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিটো যাত্ৰা সম্পূৰ্ণ কৰিবলৈ 10ৰ পৰা 11 দিন সময় লাগিব সিকিমৰ নাথুলাৰ পৰা এবাৰ মুঠতে 10টা দলে পৃথকে পৃথকে কৈলাখ মানহৰবৰ অভিমুখে যাত্ৰা কৰিব 5 বছৰৰ বিৰতিৰ অন্তত এই যাত্ৰা পুনৰ আৰম্ভ কৰা হৈছে রাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই একত্ৰিত হৈ সকলো তীৰ্থযাত্ৰীৰ কোনো অসুবিধা নোহোৱাকৈ সুচাৰুৰূপে এই যাত্ৰা হ'ব বুলি নিশ্চিতি প্ৰদান কৰিছে আমাৰ সংবাদদাতাই জনোৱা মতে পথছোৱাত যাত্ৰী আবদ্ধ হৈ পৰিলে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰাৰ বাবে বিশেষ হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে ইয়াৰ পূৰ্বে শুকুৰবাৰে আবদ্ধ হৈ থকা সকলো পৰ্যটকক ছাটেনৰ পৰা বিমানেৰে উদ্ধাৰ কৰা হৈছিল যোগাভ্যাস জীৱনশৈলী মাথো এদিনীয়া অনুষ্ঠান নহয় বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ Rao Jadhave, Akashbani Batori Sewa Bibhagor Hoite Hoa Eta Asutiya Sakshatkar Prokash Korise. Montrigorakiye Koy, Je Janosadharone Teolokor Jibonot Jugabhyasok Antarbhukto Kora Usit Aru Poriyalor Sokolo Sodosyoke Jugabhyas Koribole Utsahito Kora Usit. Indurar Byabohai, Raja Raghubongshir Lomohongkhor Hottakandor Mul Obhijukto Sonom Raghubongshi Aru Raj Kushwaha, Silongor Ekhon Sthaniya Adalote Kali Dudinor Babe Arokhir Jimmaloi Preron Korise. Ei Gusorar An Tinijon Obhijukto 14 Dinor Nyayik Jimmaloi Preron Kora Hoise. Kali Adalotot Hazir Korar Purbe Ataikeigoraki Obhijuktoke Swasthya Porikha Korua Hoy. Apnaloke Batori Shunise, Akashbanir Pora. ইজৰাইল আৰু ইৰাণৰ মাজত বিগত 7 দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলে কালি তেহৰাণত থকা ইৰাণৰ অভ্যন্তৰীণ সুৰক্ষা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ বিপৰীতে ইৰাণে দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয়ত ক্ষেপণাস্ত্ৰৰে আঘাত হানে। দুয়োখন দেশে পৰস্পৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই আছে। শেহতীয়া ইতিহাসত দুয়োখন দেশৰ মাজৰ পোনপটীয়া সামৰিক সংঘৰ্ষৰ ভিতৰত এইবাৰৰ সংঘৰ্ষ অধিক ভয়াৱহৰূপে পৰিগণিত হৈছে। ইজৰাইলৰ সেনাই কালি তেহৰাণ আৰু কৰাজৰ চৰকাৰী প্ৰতিষ্ঠান তথা ফ্যায়াম বিমানবন্দৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইৰাণে দক্ষিণ ইজৰাইলৰ বীৰ ছেৱাৰ চৰোকা চিকিৎসালয়ৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ চলোৱা হয়। এই চিকিৎসালয়খন ইজৰাইলী সৈনিকৰ চিকিৎসাৰ মূল কেন্দ্ৰ। আক্ৰমণত চিকিৎসালয়খনৰ ব্যাপক ক্ষতিসাধন হয় যদিও ইৰাণৰ আক্ৰমণৰ আশংকা কৰি চিকিৎসালয়খনৰ বেছিভাগ অংশ পূৰ্বতেই খালী কৰোৱাৰ বাবে ধনজনৰ ক্ষতি সীমিত হয়। ইপিনে ইৰাণৰ সৰ্বোচ্চ নেতা আয়তুল্লাহ আলী খামেনয়ে আমেৰিকাত যুদ্ধত ভাগ ল'লে গম্ভীৰ পৰিণতিত ভুগিব লাগিব বুলি সকীয়াই দিছে। ইউৰোপীয় দেশসমূহে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাত গুৰুত্ব আৰোপ কৰি দুয়োখন দেশকেই উত্তেজনা হ্ৰাস কৰাৰ বাবে কূটনৈতিক পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত নতুনকৈ আলোচনা আৰম্ভ কৰাৰ দাবী বৃদ্ধি পাইছে। ইফালে ইউৰোপীয় সংঘই ইজৰাইল আৰু ইৰাণত থকা তেওঁলোকৰ জনসাধাৰণক নিৰাপদে আঁতৰাই অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিগত 5 বছৰত ভাৰত গোলকীয় পৰ্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা IEA-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ব্যৱসায়িক আৰু আৱাসিক স্থানৰ সম্প্ৰসাৰণ, শীততাপ নিয়ন্ত্ৰণ আৰু অন্য ঘৰুৱা বৈদ্যুতিন আহিলাৰ বৰ্ধিত ব্যৱহাৰ তথা উদ্যোগৰ বৰ্ধিত চাহিদাই এই বিকাশত অৰিহণা যোগাইছে। দেশত নবীকৰণযোগ্য শক্তিৰ বৰ্ধিত আকৰ্ষণেই শক্তি উৎপাদনৰ সামৰ্থ্য বৃদ্ধিৰ মূল কাৰক বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লণ্ডনত অনুষ্ঠিত বিশ্ব ব্লিটছ দবা প্ৰতিযোগিতাৰ ছেমিফাইনেলত বিশ্বৰ 1 নম্বৰ স্থানৰ হাও ইফানৰ বিৰুদ্ধে জয়লাভ কৰাৰ প্ৰতিভাৱান খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে দিব্যাৰ সাফল্যই খেলুৱৈগৰাকীৰ একাগ্ৰতা আৰু নিষ্ঠাক প্ৰতিফলিত কৰা বুলি মন্তব্য কৰিছে। দিব্যাৰ এই জয়ে উদীয়মান দবা খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ এণ্ডাৰছন ট্ৰফী 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লিডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছৰ এই ইংলেণ্ড ভ্ৰমণেৰে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে নতুন অধ্যায়ৰ পাতনি মেলিব। প্ৰথমখন খেল আৰম্ভ হোৱাৰ পূৰ্বে উপ অধিনায়ক ঋষভ পণ্টে কয় যে অধিনায়ক গিলৰ সৈতে খেলপথাৰৰ বাহিৰৰ মিত্ৰতাই এই শৃংখলাত সহায় কৰিব। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ বিষয়ে উল্লেখ কৰি পণ্টে কয় যে খেলুৱৈ দুগৰাকীৰ অনুপস্থিতিয়ে ব্যৱধানৰ সৃষ্টি কৰিব যদিও এয়া নতুন সংস্কৃতি গঢ়াৰ সুযোগৰূপে পৰিগণিত হ'ব। জেভলিনৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই কাইলৈ ফ্ৰান্সৰ পেৰিছত হ'বলগীয়া ডায়মণ্ড লীগ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই প্ৰতিযোগিতা ভাৰতীয় সময় অনুসৰি নিশা 1:12 বজাত আৰম্ভ হ'ব। দোহাৰ পাছত নীৰজৰ চলিত খেলবৰ্ষত এয়া দ্বিতীয়খন ডায়মণ্ড লীগ প্ৰতিযোগিতা হ'ব। দোহাত যোৱা মে'ত অনুষ্ঠিত ডায়মণ্ড লীগ প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে 90.23 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি প্ৰথমবাৰৰ বাবে 90 মিটাৰৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল। অৱশ্যে খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। এই প্ৰতিযোগিতাত জাৰ্মানীৰ জুলিয়ন ৱেবৰে 91.06 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি প্ৰথম স্থান দখল কৰিছিল। ৱেবৰেও প্ৰথমবাৰৰ বাবে 90 মিটাৰতকৈ অধিক দূৰত্বলৈ জেভলিন নিক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত 5,900 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। চৰকাৰে জনজাতি সম্প্ৰদায়সমূহৰ উন্নয়নৰ বাবে প্ৰায় 2,50,000 কোটি টকা ব্যয় কৰিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। ছিকিমত আজি আৰম্ভ হ'বলগীয়া কৈলাশ মানসৰোবৰ যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইজৰাইল আৰু ইৰাণৰ মাজত বিগত 7 দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ এণ্ডাৰছন ট্ৰফী 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লিডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।